মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক টুংখুঙীয়া বুৰঞ্জীৰ পৰা তুলি অনা স্বৰ্গদেউ ৰুদ্ৰসিংহ নামৰ পাঠটো পঢ়াবলৈ লৈছোঁ। কালি তোমালোকক এই পাঠটো মই দিছিলোঁ। টুংখুঙীয়া বুৰঞ্জী কিমান সময়ৰ সেই কথাটো আমি প্ৰথমতে জানিব লাগিব। আহোম ৰাজত্বৰ শেষৰ ফালে আহোমৰ টুংখুঙীয়া ফৈদৰ ৰজা গদাধৰ সিংহৰ ৰাজত্বকালৰ পৰা কমলেশ্বৰ সিংহৰ ৰাজত্বকাললৈকে 1681ৰ পৰা 1810লৈকে ঘটনাৰাজি বৰ্ণনা কৰি আহোম মন্ত্ৰী পৰিষদৰ এজন শ্ৰীনাথ দুৱৰা বৰুৱাই টুংখুঙীয়া বুৰঞ্জীখন ৰচনা কৰিছিল। 1800 খ্ৰীষ্টাব্দত প্ৰণয়ন কৰা এই বুৰঞ্জীখনত মোৱামৰীয়া বিদ্ৰোহৰ বহল বিৱৰণ পোৱা যায়। এতিয়া এই টুংখুঙীয়া বুৰঞ্জীখনৰ পৰাই স্বৰ্গদেউ ৰুদ্ৰসিংহ পাঠটো তুলি দিয়া হৈছে। পাঠটো এনেদৰে আৰম্ভ হৈছে। প্ৰথমতে আছে ৰাজপাটত উঠা। 1617ৰ ফাগুনত গদাধৰ সিংহ মহাৰাজৰ পুত্ৰ শ্ৰী শ্ৰী ৰুদ্ৰসিংহ মহাৰাজ হ'ল। আমি গম পালোঁ যে গদাধৰ সিংহৰ পুতেকেই হৈছে ৰুদ্ৰসিংহ। এই হকে মাহে দিনে ৰুদ্ৰসিংহ দেৱে প্ৰথমে সমস্তে মহাজনসকলক আনি স্বস্থানে স্থাপিলেহি। প্ৰথমতে তেখেত মহাৰাজ হৈ ল'লে, তাৰপিছত বিষপেপীয়াসকলক লৈ আহিলে। 1618 আহিনৰ দিনত দেৱে শিঙৰি ঘৰ উঠিল, নাম ল'লে চা চুকংফা। আৰু 1618 আহিনৰ দিনা ৰুদ্ৰসিংহই শিঙৰি ঘৰত উঠিয়ে তেওঁ নামটো সলালে চাও চুকংফা নাম ল'লে। যাক যেনে যোগ্য হয় বঁটা প্ৰসাদ দিলে, আৰু বিষপেপীয়াসকলক যিজন যেনেদৰে যোগ্য তেওঁলোকক তেনেদৰে আসনত বহুৱালে, 7 দিন ৰং কৰিলে, 7 দিন আনন্দ বনেৰে পাৰ কৰিলে। ইয়াৰ পিছতে আহিল ভূঁইকপ। আঁতৰ পাছে দেৱৰ আজ্ঞাৰে 1618শকত পুহত চেতিয়াৰ বন্দৰ ফুকনে পুদাংগত গড় বান্ধিবলৈ বান্ধিলেগৈ দুমাহে। তাৰপাছত ৰজাই আদেশ কৰিলে, কাক আদেশ কৰিলে, চেতিয়াৰ বন্দৰ ফুকনক কি বুলি আদেশ কৰিলে, যে গড় বান্ধিবগৈ লাগে। আৰু গড় বান্ধিলে, এনেদৰে দুমাহ ধৰি গড় বান্ধিলে। এই শকতে ফাগুনৰ পৰা শাওনলৈ গড় বন্ধাৰ সময়খিনিতে কি হ'ল, 6 মাহ ভূমিকম্প হ'ল। শদিয়াত মাটি ফাটি মাগুৰ কাৱৈ মাছ ওলাল, পানীও ওলাল, বালিও ওলাল, ওলাওঁতে তাতো বোলে পৰ্বতো খহিল, ইমানেই ডাঙৰ এটা ভূমিকম্প হৈ গ'ল 6 মাহ ধৰি। ইয়াৰ পাছত দিলে ষড়যন্ত্ৰ, বিদ্ৰোহ আৰম্ভ হ'ল। 1619শকত ভাদত মহাৰাজাৰ লংটীয়া বেগ চাৰিং ৰজাই টিংখুঙীয়া মানুহৰে আলচি দেৱক দ্ৰোহ কৰিবলৈ ধৰিলে। টিংখুঙীয়া মানুহসকলৰ লগ লাগি চাৰিং ৰজাই ৰুদ্ৰসিংহৰ বিৰুদ্ধে উঠি পৰি লাগিল। লগত সংগতকৰ কাষৰ চুঙীৰ বৰুৱাও আছিল। সেই সময়ত ৰজা চৰাইদেউ পৰ্বতত আছিল। সেইখিনি সময়তে ৰুদ্ৰসিংহ আছিল চৰাইদেউ পৰ্বতত। চৰাই উৰুৱাই নগৰলৈ আহোঁতে সেইখিনিতে ধৰিবলৈ যুক্তি হৈ আছিল। ভাবিছিল যে ৰজা যেতিয়া চৰাই উৰুৱাই নগৰলৈ ঘূৰি আহিব, আৰু সেইখিনিতে তেওঁক আগচি ধৰিব। এই বাৰ্তা চাৰিং ৰজাৰ হাঁহচোৱা ডুমে গৈ জনাইছে। এই খবৰটো আকৌ চাৰিং ৰজাৰ চোৰাংচোৱাই গৈ পেলাই জনালেগৈ। ইফালে ৰজাদেৱো আহিবলৈ ওলাইছে, ৰুদ্ৰসিংহ ৰজাও আহিবলৈ ওলাইছে। এই বাৰ্তা পাই ৰজাইও এই খবৰটো পালে। এই বাৰ্তা পাই উলটি মানুহ পঠাই চাৰিং ৰজাকো চুঙীৰ বৰুৱাকো ধৰি বন্দী কৰিলে। তেওঁ আহিবলৈ ওলাওঁতে তেওঁক আগচিবলৈ ৰৈ আছে বুলি শুনি তেওঁ উভতি গ'ল আৰু মানুহ পঠিয়াই পেলাই চাৰিং ৰজা আৰু চুঙীৰ বৰুৱাক বন্দী কৰি থ'লে। আনদিনা নগৰলৈ আহি চাৰিং ৰজাক নামৰূপলৈ নিয়াই ঘিলা কাঢ়ি থ'ব দিলে, চুঙীৰ বৰুৱাকো মাৰিলে। আৰু পিছদিনা চাৰিং ৰজাক নামৰূপলৈ পঠিয়াই ঘিলা কাঢ়িবলে আৰু চুঙী বৰুৱাক কিন্তু মাৰি পেলালে। এই শকৰে বহাগতে হিলৈদাৰী হাজৰিকা চেউখাম এক, তিয়াওৰাইৰ বঙহ ৰামজয় এক, আৰে ভাই পু দুটা নুকুমপিয়া, দেউধাই লাঙৰ বাপেক পুতেক দুই, কাকজনীয়া আংক ঘোঁৰাচোৱা এক, নামতিয়াল বামন এক, বকৰা খনিকৰ ফৈ দিয়া দুই, এইসকলে আলচ কৰি পাপংগয়া লাহৰ ঘৰত কোঁৱৰ এটা পোহপাল দি থৈছিল। এই সময়ছোৱাতে এই যিমানকেইজন ব্যক্তিৰ নাম ক'লে গোটেইবিলাকে লগ লাগি ষড়যন্ত্ৰ কৰি এজন কোঁৱৰক লুকুৱাই মানুহ এঘৰত লুকুৱাই ৰাখিছিল। লোকে জানি এই কথা দেৱক জনালহি। কোনোবাই গম পাই পেলাই সেই কথাটো সেই ৰুদ্ৰসিংহক জনালহি। দেৱে এই কথা শুনি কোঁৱৰকো লাহৈৰ দুইৰ বাপেক পুতেককো ধৰাই আনি কোঁৱৰতো লাহৈটো সুধিলে, বোলে এই আলচ কোনে কোনে জানে, যে এই যে এটা ষড়যন্ত্ৰ চলি আছে এই কথা কোনে কোনে জানে। কোঁৱৰে লাহৈয়ে বোলে, যিবোৰ নাও কঢ়া গৈছে এইবোৰ আটাই জানে, যিমানবোৰৰ নাম ইতিমধ্যে লোৱা হ'ল প্ৰত্যেকেই জানে, পোহপালো দিছে, তেওঁলোকে সেই কোঁৱৰক লুকুৱাই ৰাখিছে। দেৱে কোঁৱৰ সহিতে সবাকে মাৰিলে। তেতিয়া ৰুদ্ৰসিংহই সকলোকে শাস্তি দিলে। দুই দেউধাই চকু কাঢ়িলে, সকলোৰে লৰালৰি নামৰূপত পাতিলে নি, তেওঁলোকৰ চকু কাঢ়িলে আৰু বাকীবিলাকক ল'ৰা ছোৱালী পাৰ পৰিয়াল গোটেইবিলাকক নামৰূপত পঠাই দিলে। লাচাই কান্দিৰ নাতিয়েক পৰ্বতীয়া ফুকনৰ ঘৰুৱাহকে নামৰূপলৈ নিলে। এই দায় ধৰি বোলে তাৰ বন্দীয়ে ৰামজয় বন্দীয়ে মিতিৰ কৰিছে সিও জানে। দায় এই যে শাস্তিটো এইটোৱেই দিয়া হ'ল যে দুইজন বন্দী, দুই পক্ষৰ দুজন বন্দীয়ে তেওঁলোকৰ মাজত বন্ধুত্ব স্থাপন হৈছে আৰু এইটোৱেই হৈছে দোষ, প্ৰধান দোষ, যাৰ কাৰণে বিদ্ৰোহ আচৰণ কৰিবলৈ সহজ হৈছে আৰু সেইকাৰণেই তেওঁলোকক শাস্তি দিয়া হ'ল। ইয়াৰ পাছত দিছে জয়সাগৰ আৰু জয়দৌল। 1619 আঘ্ৰায়ণত ৰংপুৰত 45 দিনে পুখুৰী খান্দিলে, ফাগুনত উচৰ্গিলে, সকলো মহাজনসকলক আনি নাম থ'লে জয়সাগৰ। 45 দিনৰ ভিতৰত যিটো পুখুৰী খান্দি পেলালে সেইটোৰে নাম থ'লে জয়সাগৰ। 1620 ফাগুনত সেই পুখুৰী পাৰত তিনিও দল বান্ধিবলৈ আৰম্ভ কৰিলে। ফাগুন মাহত দল বান্ধিবলৈ ঠিৰাং কৰিলে আৰু পুখুৰী উত্তৰ পাৰে বাহৰ কৰি ৰংপুৰ নাম থ'লে, আৰু পুখুৰী যিটো উত্তৰ পাৰ তাৰ নাম থ'লে ৰংপুৰ, বৰ্তমানৰ শিৱসাগৰ। 1622 মাঘত তিনিও দল উচৰ্গিলে আৰু সেই দলকেইটা হৈছে শ্ৰী বিষ্ণুমূৰ্তি, শ্ৰী কেশৱ ৰায়, শ্ৰী শিৱ, শ্ৰী দুৰ্গা, শ্ৰী গণেশ, শ্ৰী সূৰ্য ইত্যাদি মূৰ্তি সংস্থাপন কৰিলে। তাত পশ্চাত দেৱে নগৰো ল'লে, নাম দিলে ৰংপুৰ। এই সকলোবিলাক কাম কৰাৰ পিছত নগৰখনৰ নাম ৰংপুৰ দিলে আৰু তাতেই ৰুদ্ৰসিংহই ৰাজপাটত বহিল। এইখিনিলৈকে আজি দিলোঁ, তাৰপিছত তোমালোকক পৰৱৰ্তী ষ্টেঞ্জাকেইটা দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ।